Ella a Parfani. বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত দেশৰ প্ৰায় 9,26,00,000 কৃষকলৈ পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে মণিপুৰৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনি সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। পশ্চিমবংগৰ পৰিবহণ বিভাগে দুৰ্ঘটনাগ্ৰস্ত আগৰতলা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি সন্ধিয়া ত্ৰিনিদাদৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউ গিনিক 7 উইকেটত পৰাজিত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় 9,26,00,000 কৃষকলৈ পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ 20,000 কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। কৃষকৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখনে আগ্ৰহেৰে বাট চাই আছে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্ৰীমোদীৰ প্ৰথমটো বাৰাণসী ভ্ৰমণ। আজি সন্ধিয়া কাশীত উপস্থিত হোৱাৰ পাছত তেওঁ বাৰাণসীৰ মেহেন্দিগঞ্জত আয়োজিত পি এম কিষাণ সন্মান সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুসংখ্যক কৃষকক সাক্ষাৎ কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে পৰ্যালোচনা কৰাৰ কথা আছে। তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে তেওঁ স্বাক্ষৰ কৰা প্ৰথমটো ফাইলৰ জৰিয়তে পি এম কিষাণ নিধিৰ 17 কিস্তি মোকলাই দিয়াটোৱে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে আৰু প্ৰধানমন্ত্ৰী হিচাপে এইবাৰৰ প্ৰথমখন বৃহৎ জনসভাত কৃষকসকলৰ বিষয়সমূহৰ ওপৰতে বিশেষভাৱে আলোকপাত কৰা হৈছে। আজিৰ এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আম্মসহায়ক গোটৰ 30,000ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে দশস্বনাথ ঘাটত গংগা আৰতীত ভাগ লোৱাৰো কথা আছে। ইয়াৰ পাছত তেওঁ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। আজি নিশাটো তেওঁ সংসদীয় সমষ্টিতে কটাই প্ৰধানমন্ত্ৰী কাইলৈ তাৰ পৰা পুৱা ৰাওনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে মণিপুৰৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত কালি মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে আয়োজন কৰা এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীশ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে ৰাজ্যখনৰ জাতিগত বিভেদ দূৰ কৰাৰ উদ্দেশ্যে মেইটেই আৰু কুকি দুয়োটা গোটৰ সৈতে শীঘ্ৰেই আলোচনা কৰিব। তেওঁ মণিপুৰত শান্তি শৃংখলা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় বাহিনীৰ কৌশলগত নিয়োগত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়োজন সাপেক্ষে ৰাজ্যখনত অধিক বাহিনী নিয়োগ কৰা হ'ব। শ্ৰীশ্বাহে ৰাজ্যখনত হিংসামক কাৰ্যত উচতনি জগোৱা লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ কয় যে ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মণিপুৰ চৰকাৰক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াই আহিছে। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আশ্ৰয় শিবিৰসমূহৰ পৰিস্থিতি, বিশেষকৈ খাদ্য, পানী, ঔষধ আৰু অন্যান্য মৌলিক প্ৰয়োজনীয় সা সুবিধাসমূহৰ উপলব্ধতাৰ বিষয়েও পৰ্যালোচনা কৰে। শ্ৰীশ্বাহে স্থানান্তৰিত লোকসকলৰ বাবে উপযুক্ত স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ মণিপুৰৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে। কালিৰ বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, ইণ্টেলিজেন্স ব্যুৰৰ মুৰববী তপন ডেকা, স্থলসেনাৰ মুৰববী মনোজ পাণ্ডে, মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনি সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্ৰীচৌহানে কয় যে কেইবা দশক পূৰ্বে বুধনিৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে 6 বাৰ বিধানসভালৈ নিৰ্বাচিত হোৱা বুধনিৰ সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰাটো তেওঁৰ বাবে এটা অতি আৱেগিক মুহূৰ্ত। উল্লেখযোগ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত শিৱৰাজ সিং চৌহানে 8,21,000তকৈ অধিক ভোটৰ ব্যৱধানত বিদিশা সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দুৰ্ঘটনাগ্ৰস্ত আগৰতলা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে পশ্চিমবংগৰ পৰিবহণ বিভাগে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰিছে। শিয়ালদহ ষ্টেচনত ইতিমধ্যে যাত্ৰীসকলৰ এটা শিবিৰ স্থাপন কৰা হৈছে। পশ্চিমবংগৰ পৰিবহণ মন্ত্ৰী স্নেহাশিষ চক্ৰৱৰ্তী, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম আৰু পৰিবহণ সচিব সৌমিত্ৰ মোহন এই শিবিৰ পৰিচালনাৰ দায়িত্বত আছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত কালি পুৱা সংঘটিত ৰেল দুৰ্ঘটনাত ৰেল কৰ্মচাৰীসহ 9গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰেলখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 111সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ ঠিক পিছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে জম্মু কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, ৰাজস্থান আৰু বিদৰ্ভতো গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। আনহাতে অসম আৰু মেঘালয়ত অহা 3 দিনত ধাৰাসাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ লগতে অসমৰ কোনো কোনো অঞ্চল, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ অঞ্চল বিশেষে অহা 5 দিনত মজলীয়া বৰষুণ হ'ব পাৰে বুলিও বিভাগে লগতে প্ৰকাশ কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি সন্ধিয়া ত্ৰিনিদাদৰ ৱায়ানলাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউগিনিক 7 উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউগিনিক 19 অভাৰ আৰু 4টা বলত 78 ৰাণতেই সীমিত কৰে। নিউজিলেণ্ডৰ হৈ লকি ফাৰ্গুনছে নিজৰ 4টাকৈ অভাৰত 1টাও ৰাণ নিদি 3টা উইকেট দখল কৰে। এই সাফল্যৰ পিছত ফাৰ্গুনছে T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 4টা অভাৰত 1টাও ৰাণ নিদিয়া 2য়গৰাকী বলাৰ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত আজি ছেণ্ট লুচিয়াৰ ডেৰেন চাম্মি নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৱেষ্ট ইণ্ডিজে আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে 13 অভাৰত 3টা উইকেট হেৰুৱাই 141 ৰাণ কৰি খেলি আছে। UEFA ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াৰ ইতিহাস ৰচিছে। জাৰ্মানীৰ ফ্ৰেংকফৰ্টত কালি গ্ৰুপ ইৰ এখন খেলত শ্লোভাকিয়াই বেলজিয়ামক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 7 মিনিটত ইভান স্ক্ৰাঞ্জৰ একমাত্ৰ গলৰ সহায়ত বিশ্বৰ 48 সংখ্যক স্থানৰ দল শ্লোভাকিয়াই 3য় স্থানৰ বেলজিয়াম দলৰ পৰা 3 পইণ্ট লাভ কৰে। আনহাতে গ্ৰুপ ডিত ফ্ৰান্সে ডাচেলডৰ্ফত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 1-0 ফলাফলৰ জৰিয়তে অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত দেশৰ প্ৰায় 9 কোটি 26 লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে মণিপুৰৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাং সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুষ্ণি সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি সন্ধিয়া ত্ৰিনিদাদৰ ৱায়ানলাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউগিনিক 7 উইকেটত পৰাজিত কৰে।